এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া ছয় বজাৰ বাতৰি পঢ়িছো জানিছে ভাৰতীয়। লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া আজি সামৰণি পৰে। এই পৰ্যায়ত দেশৰ 12খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 88টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব। ইয়াৰ ভিতৰত অসমৰ 5টা সমষ্টিক্ৰমে দৰং, ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও আছে। মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা আজি ৰাজ্যত কেইবাগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। নগাঁও লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰাই মনোনয়ন পত্ৰ দাখিলৰ সময়ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, মন্ত্ৰী পীযুষ হাজৰিকা, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, কেশৱ মহন্তকে ধৰি বহুকেইগৰাকী বিধায়ক উপস্থিত থাকে। আনহাতে দৰং ওদালগুৰি সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াই আজি মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিলৰ সময়ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি কেইবাগৰাকী শীৰ্ষ নেতা উপস্থিত থাকে। ইপিনে ন নম্বৰ নগাঁও সংসদীয় সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ আজি জিলা নিৰ্বাচনৰ ৰিটাৰ্ণিং বিষয়াৰ ওচৰত মনোনয়ন দাখিল কৰে। কৰিমগঞ্জ সমষ্টিৰ আই এন ডি আই মিত্ৰজোঁটৰ সমৰ্থিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে আজি মনোনয়ন পত্ৰ দাখিল কৰে। এই মনোনয়ন পত্ৰ দাখিলৰ সময়ত জিলা কংগ্ৰেছৰ সভাপতি, প্ৰাক্তন সভাপতিকে ধৰি আন কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে। ডিফু লোকসভা সমষ্টিৰ পৰা গণ সুৰক্ষা সমিতিৰ প্ৰাৰ্থী জন বেনাৰ্ড চাংমাই মনোনয়ন পত্ৰ দাখিল কৰে। উল্লেখযোগ্য যে কাইলৈ মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব আৰু 8 এপ্ৰিল হ'ব মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন। আসন্ন লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন স্থানত শাসনাধিষ্ঠিত বিজেপি মিত্ৰজোঁটকে ধৰি অন্যান্য ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নগাঁও লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। মুখ্যমন্ত্ৰী নগাঁৱৰ পানীগাঁও চাৰিআলিত থকা দশম স্কুল খেলপথাৰত এখন নিৰ্বাচনী সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। এই সভাৰ পাছতে সুৰেশ বৰাই নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই লগতে আজি শোণিতপুৰ লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তৰ হৈ ঢেকীয়াজুলিত প্ৰচাৰ চলায়। নিজৰ ভাষণত মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সবকা সাথ সবকা বিকাশ নীতিয়ে দেশ আগবাঢ়ি গৈছে বুলি মন্তব্য কৰি কয় যে এই সময়ছোৱাত দেশত শান্তি স্থাপন হোৱাৰ লগতে দৰিদ্ৰ শ্ৰেণীৰ লোকসকলে চৰকাৰী সুবিধাসমূহ লাভ কৰিবলৈ সক্ষম হ'ল। আনহাতে বিত্তমন্ত্ৰী অজন্ত নেওগে যোৰহাট সমষ্টিৰ প্ৰাৰ্থী তপন গগৈৰ সমৰ্থনত বৰগোলা অঞ্চলৰ ঠায়ে ঠায়ে কেইবাখনো প্ৰচাৰ সভাত অংশ লয়। বৰগোলা সোণোৱাল কছাৰী সাংস্কৃতিক বিকাশ কেন্দ্ৰত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত ভালেসংখ্যক কংগ্ৰেছ কৰ্মী বিজেপিক যোগদান কৰে। বিত্তমন্ত্ৰীগৰাকীয়ে লগতে তিতাবৰ সমষ্টিৰ 83 নম্বৰ নামচুঙি পঞ্চায়তত প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। সভাত জিলা বিজেপিৰ সভাপতি হেমন্ত কলিতা, ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী প্ৰতাপ কছাৰীকে ধৰি অসম গণ পৰিষদৰ কাৰ্যকৰ্তাসকল উপস্থিত থাকে। ইপিনে যোৰহাট সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে আজি মাজুলীৰ মামনি আৰু পূব কলিতা পাৰ, নতুন চাপৰি, চেৰপাইখোৱা আদিকে ধৰি কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। কাজিৰঙা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰজনীনা তেৰকীয়ে কলিয়াবৰত নিশাত নিৰ্বাচনী কাৰ্যালয় মুকলি কৰাৰ লগতে নিশামুখ, হালুৱাগাঁও, শিলঘাট, চেৰিডেন চাহবাগিচা, খালনা আদি অঞ্চলত প্ৰচাৰ চলায়। লোকসভা নিৰ্বাচনৰ দিন চমুচাটি অহাৰ লগে লগে বিভিন্ন জিলা প্ৰশাসনে প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে। শিৱসাগৰ জিলাত নিৰ্বাচনী প্ৰস্তুতিৰ অংশ হিচাপে বিভিন্ন পৰ্যায়ত পলিং, প্ৰিজাইডিং আৰু সূক্ষ্ম পৰ্যবেক্ষকসকলক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। জিলাখনৰ দিনৰ বিধানসভা সমষ্টিৰ 481টা ভোটগ্ৰহণ কেন্দ্ৰ আৰু শিৱসাগৰ বিধানসভা সমষ্টিৰ 269টা ভোটগ্ৰহণ কেন্দ্ৰৰ প্ৰস্তুতি অন্তিম পৰ্যায়ত উপনীত হৈছে। মহিলা সবলীকৰণৰ বাবে ভাৰতীয় নিৰ্বাচন আয়োগে হাতত লোৱা নিধি অনুযায়ী দুয়োটা বিধানসভা সমষ্টিত প্ৰত্যেকতে 4টাকৈ ভোটগ্ৰহণ কেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালিত কৰাৰ ব্যৱস্থা কৰা হৈছে। আনহাতে ভোটাৰসকলক সজাগ কৰাৰ লক্ষ্যৰে ছাত্ৰ ছাত্ৰীসকলৰ মাজত গছপুলি ৰোপণ, আলপনা অংকন আদিকে ধৰি বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে। গোলাঘাট নিৰ্বাচনী জিলাত ভোটদাতাৰ সজাগতাৰ বাবে চুট কোষৰ উদ্যোগত এখন বাতৰণত প্ৰদৰ্শন কৰা হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বাতৰণত প্ৰদৰ্শনৰ জৰিয়তে ভোটদাতাসকলক 19 এপ্ৰিলত ভোটদান কৰিবলৈ আহান জনোৱা হয়।